মাৰ্কে লিখা শুভবাৰ্তা অধ্যায় এক। ঈশ্বৰপুত্ৰ যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ। যীশুয়ে ভাববাদীৰ পুথিত যেনেকৈ লিখা আছে,
চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ বাট যুগুত কৰিব। অৰণ্যত ৰিঙিওৱা এজনৰ মাত এই, প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা।
সেইদৰে অৰণ্যত বাপটাইজ কৰোতা আৰু পাপ মোচনৰ অৰ্থে মন পালটনৰ বাপটিষ্মৰ কথা ঘোষণা কৰোতা যোপন আহিল। তাতেই গোটেই যিহুদিয়া আৰু জিৰচালেমৰ আটাইবিলাকে তেওঁৰ ওচৰলৈ ওলাই গৈ নিজৰ নিজৰ পাপ স্বীকাৰ কৰি তেওঁৰ দ্বাৰাই জৰ্দন নদীত বাপটাইজিত হ'ল। সেই যোহনে উত্তৰ নামৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি পিন্ধিছিল, কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল। তেওঁ ঘোষণা কৰি ক'লে,
মোতকৈ শক্তিমান জনা মোৰ পাছত আহিছে, তেওঁৰ পাদুকাৰ বান্ধ মই তলমূৰ কৰি মেলিবলৈ যোগ্য নহয়। মই তোমালোকক পানীত বাপটাইজ কৰিম, কিন্তু তেওঁ তোমালোকক পবিত্ৰ আত্মাত বাপটাইজ কৰিব।
সেই সময়ত যীশু গালিল দেশৰ নাচৰতৰ পৰা আহি যোহনৰ দ্বাৰাই জৰ্দনত বাপটাইজিত হল। তেওঁ পানীৰ পৰা উঠিলতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে, আৰু এয়া সেই বাণী হল যে,
তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাক মই পৰম সন্তুষ্ট।
তেতিয়াই আত্মাই তেওঁক অৰণ্যলৈ পঠাই দিলে। সেই অৰণ্যত তেওঁ দুখুৰী দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকি ছয়তানৰ দ্বাৰাই পৰীক্ষিত হল, আৰু স্বৰ্গৰ দূতবিলাকে তেওঁক শুশ্ৰূষা কৰিলে। যোহন সমৰ্পিত হোৱাৰ পিছত যীশুৱে গালিল দেশলৈ গৈ ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰি ক'লে, কাল সম্পূৰ্ণ হল, ঈশ্বৰৰ ৰাজ্য ওচৰ হল,
তোমালোকে মন পালতোৱা আৰু শুভবাৰ্তাত বিশ্বাস কৰা।
পাছে তেওঁ গালিল সাগৰৰ তীৰেদি যাওঁতে যাওঁতে ছিমন আৰু ছিমনৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল পোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল। তাতে যীশুৱে তেওঁলোকক ক'লে,
মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম।
তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল। পাছে তেওঁ অলপ আগুৱাই গৈ চিবদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে, তেওঁলোকেও নাৱত থাকি জাল পাতি আছিল। তেওঁ তেতিয়াই তেওঁলোকক মাতিলে। তাতে তেওঁলোকে নিজৰ বাপেক চিবদিয়ক কাম কৰা মানুহৰ লগত নাৱত এৰি তেওঁৰ পাছত গ'ল। পাছে তেওঁলোক কফৰনহোমলৈ গলত তেওঁ তেতিয়াই বিশ্ৰামবাৰে নামঘৰত সোমাই উপদেশ দিলে, আৰু তেওঁৰ উপদেশত মানুহবিলাকে বিস্ময় মানিলে, কিয়নো তেওঁ অধ্যাপকসকলৰ দৰে উপদেশ নিদি ক্ষমতাপন্ন জনৰ দৰে তেওঁবিলাকক উপদেশ দিলে। আৰু তেতিয়া তেওঁবিলাকৰ সেই নামঘৰতে অসুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আতাহ পাৰি ক'লে,
হে নাচৰতীয়া যীশু, আপোনাৰ লগত আমাৰ কি কাম? আমাক নষ্ট কৰিবলৈ আহিলনে? আপুনি কোন তাক মই জানো, আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।
কিন্তু যীশুৱে তাক দাবী দি ক'লে,
মনে মনে থাক, ইয়াৰ পৰা বাহিৰুলা।
তেতিয়া সেই অসুচি আত্মাই তেওঁক মুচৰি বৰ মাতেৰে চিঞৰ মাৰি তেওঁৰ পৰা বাহিৰ ওলাল। তাতে সকলোৱে বিস্ময় মানি ইজনে সিজনে সোধাসুধি কৰি ক'লে,
এইটো কি নতুন উপদেশ আৰু ক্ষমতাযুক্ত?
এওঁ ক্ষমতাৰে অসুচি আত্মাকো আজ্ঞা দিয়াত সিহঁতেও এওঁক মানে।
তেতিয়াই তেওঁৰ খ্যাতি গালিলৰ চাৰিওফালে সকলো ঠাইলৈকে ব্যাপি গ'ল। পাছে তেওঁলোক নামঘৰৰ পৰা ওলায়েই জাকব আৰু যোহনীৰ সৈতে ছিমন আৰু আন্দ্ৰিয়ৰ ঘৰত সোমাল। তেতিয়া ছিমনৰ শাহুৱেক জ্বৰত পৰি থকাত তেওঁলোকে তেতিয়াই তেওঁৰ বিষয়ে তেওঁক ক'লে। তাতে তেওঁ ওচৰলৈ গৈ হাতত ধৰি তেওঁক তুলিলত সেই জ্বৰে তেওঁক এৰিলে। তাতে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিলে। পাছে বেলি মাৰ গৈ সন্ধ্যাখলত মানুহবিলাকে সকলো ৰোগীক আৰু ভূতে পোৱাবিলাকক তেওঁৰ ওচৰলৈ আনিলে, আৰু নগৰৰ আটাই মানুহ দুৱাৰতে গোট খালে। তাতে তেওঁ নানাবিধ ৰোগত পৰা অনেক ৰোগীক সুস্থ কৰিলে আৰু অনেক ভূতকো খেদালে, আৰু ভূতবোৰক একো কথা ক'বলৈ নিদিলে, কিয়নো সিহঁতে তেওঁক জানিলে। পাছে অতি ৰাতিপুৱা আন্ধাৰ থাকোঁতেই তেওঁ উঠি বাহিৰ ওলাই নিৰ্জন ঠাইলৈ আঁতৰি গৈ তাতে প্ৰাৰ্থনা কৰিলে। পাছে ছিমন আৰু তেওঁৰ লগৰবিলাক তেওঁৰ পাছত গ'ল, আৰু তেওঁলোকে তেওঁক পাই ক'লে,
সকলোৱে আপোনাক বিচাৰিছে।
আমি ওচৰৰ আন আন গাঁৱলৈ যাওঁ, তাতো মই ঘোষণা কৰিম, কিয়নো সেই নিমিত্তেই মই ওলাই আহিলো।
পাছে তেওঁ গৈ গালিল দেশখনতে তেওঁবিলাকৰ নামঘৰে নামঘৰে প্ৰচাৰ কৰিলে আৰু ভূতবোৰক খেদালে। আৰু এজন কুষ্ঠৰোগী তেওঁৰ ওচৰলৈ আহি বিনয় কৰি তেওঁৰ আগত আঁঠু লৈ তেওঁক ক'লে,
আপুনি যদি ইচ্ছা কৰে তেন্তে মোক খুচী কৰিব পাৰে।
তাতে তেওঁৰ মৰম লাগি হাত মেলি তেওঁক চুই ক'লে,
মই ইচ্ছা কৰিছো খুচী হোৱা।
তেতিয়াই তেওঁৰ পৰা কুষ্ঠৰোগ গুচিল আৰু তেওঁ খুচী হ'ল। আৰু তেওঁ তেওঁক কঠোৰ আজ্ঞা দি তেতিয়াই তেওঁক বিদায় দি ক'লে,
সাৱধান হোৱা, কাকো একো নক'বা, কিন্তু যোৱা, পুৰোহিতৰ আগত নিজকৈ দেখুৱাগৈ, আৰু মুচিয়ে যি যি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে লোকক সাক্ষ্য দিবলৈ তুমি সুচী হবৰ অৰ্থে সেইবোৰ উৎসৰ্গ কৰাগৈ।
কিন্তু তেওঁ ওলাই গৈ এনেকৈ ঘোষণা কৰিবলৈ আৰু এই কথা প্ৰকাশ কৰিবলৈ ধৰিলে যে তেওঁ প্ৰকাশ্যৰূপে কোনো নগৰত আৰু সোমাব নোৱাৰি বাহিৰে বাহিৰে নিৰ্জন ঠাইবোৰত থাকিল আৰু চাৰিওফালৰ পৰা মানুহবিলাক তেওঁৰ ওচৰলৈ আহিল।